সুপারহিট 93.5 ৰেড এফএম মই নবীশ, আপুনি শুনি আছে মৰ্নিং নম্বৰ 1 আৰু চাইডি গৈ সুপারহিট গান শুনাৰ পাছত লেট মি চেক ষ্টুডিঅ'ৰ বাহিৰত মই দেখি আছোঁ বতৰটো অকণ বেলেগ ধৰণৰ কৰিছে, গতিকে ষ্টুডিঅ'ৰ ভিতৰত অকণমান বতৰটো বেলেগ ধৰণৰ কৰি পেলাওঁ আৰু এইখিনিতে আমি আমন্ত্ৰণ কৰি আনিলোঁ ৰেড এফএমৰ ষ্টুডিঅ'ত ছিংগাৰ কল্যাণজিৎ দত্তক, হু ছিংছ অমেজিংলি ৱেল ৱেন ইট কামছ টু ফ'ক এণ্ড ফিউশ্যন। চ' আমি কথা পাতিম আজি তেওঁৰ সৈতে। হাই কল্যাণ, ৱেলকাম টু ৰেড এফএম ওৱান্স এগেইন, কি খবৰ তোমাৰ? বহুত ভাল, যিহেতু কল্যাণ আকৌ অলপমান বেছিয়ে ভাল কৰি পেলোৱা আমাৰ পৰিৱেশ, আৰু যিহেতু ইতিমধ্যে আমি অলৰেডি আমাৰ লিষ্টেনাৰ্ছক ক'লোঁ যে ইউ স্পেচিয়েলাইজ ইন ফ'ক এণ্ড ফিউশ্যন, গতিকে এই মুহূৰ্তত তুমি কি শুনাব বিচাৰিবা?
প্ৰথমতে আপোনাক কৈ দিলোঁ, এই গানটো মানে আপোনাৰ চব বস্তুখিনি অলপ বেলেগ বেলেগ, ওকণি মাৰোঁতে জোকাই জোকাই গান গায়, গিৰিয়েকক যদি পিটে পিটিলে জোকায়, মানে এনেকুৱা মানে আমাৰ আমাৰ ককা আইতাহঁতে গাইছিলে, এনেকুৱা হিচাপত মই গানটো গাইছিলোঁ।
আচ্ছা, এইখিনিতে সুধি লওঁ, তোমাৰ কেতিয়াবা মূৰত ওকণি হৈছিল নেকি?
মোৰ ওকণি হৈছিলে।
কাৰ মূৰৰ পৰা আহিছিলে বাৰু?
না, মোৰ মাৰ পৰাই আহিছিলে, মাৰ খুব ওকণি হৈছিলে।
ডাংৰে ডাং, লাঠি দিয়া ডাং, দৰি দিয়া বান, গুণগুণ চৰকা গান শুনিয়া যায় ৰে। ডাংৰে ডাং, লাঠি দিয়া ডাং, দৰি দিয়া বান, গুণগুণ চৰকা গান শুনিয়া যায় ৰে। মাৰিতে মাৰিতে বন্ধুৰে, ও মোৰ পিঠিত পৰিলে কোচ, ও মোৰ পিঠিত পৰিলে কোচ, আস পৰচি দাখিয়া কয় কানেৰ মজা বুজৰে। ডাংৰে ডাং, লাঠি দিয়া ডাং, দৰি দিয়া বান, গুণগুণ চৰকা গান শুনিয়া যায় ৰে।
ৱেল লাভলি, থেংক ইউ ছ' মাছ, খুব ভাল লাগিলে, ইউ এনাৰ্জাইজ আছ একচুৱেলি। আৰু এটা কাম কৰিম, আমি আকৌ শুনিম গোৱালপৰীয়া লোকগীত, কিন্তু তাৰ আগতে এটা কাম কৰোঁ, আগবাঢ়ি যাম সুপাৰহিট গীতৰ মাজলৈ, শুনাই দিওঁ কি এণ্ড কা ছবিখনৰ পৰা যি হুজুৰি। 93.5 ৰেড এফ এম বজাতে ৰহক।